Ea, ακαχμπανί. বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৎপাদনৰ দিশৰ পৰা দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতে উমৈহতীয়াভাৱে সুবিধাজনক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰা বুলি সদৰি কৰিছে। প্ৰচাৰ ভাৰতীৰ ৱেবছ মঞ্চই 5,000 কোটি টকা মূল্যৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ সুবিধা প্ৰদান কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে ভাৰতৰ অৰ্থনীতি চলিত বিত্তীয় বৰ্ষত 7.2% হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে আৰু ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত 63গৰাকী মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৎপাদনৰ দিশৰ পৰা দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ সৰোজনী নগৰ অঞ্চলত EV অৰ্থাৎ বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰী HD কুমাৰস্বামী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বহু নিয়ম সৰলীকৃত কৰাৰ লগতে বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ বিশ্বাস বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে পূৰ্বে বছৰি 46,000 কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ পৰিৱৰ্তে বৰ্তমান ইয়াৰ পৰিমাণ 1,50,000 কোটি টকালৈ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডৰ ৰপ্তানি অধিক সম্প্ৰসাৰিত হৈছে। পূৰ্বে বছৰি 1,000 কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি হোৱাৰ বিপৰীতে সম্প্ৰতি প্ৰায় 25,000 কোটি টকাৰ এনে সামগ্ৰী ৰপ্তানি কৰা হয়। 2029-30 চনৰ ভিতৰত এই ৰপ্তানিয়ে 50,000 কোটি টকা অতিক্ৰম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। জ্যোতিৰ্লিংগ সোমনাথত চাৰিদিনীয়া কাৰ্যসূচীৰে সোমনাথ স্বাভিমান পৰ্ব অব্যাহত থকা উপলক্ষে পবিত্ৰ চহৰখন ঐশ্বৰিক ভাৱনাৰে মুখৰ হৈ উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। এই কাৰ্যসূচীয়ে সমগ্ৰ অঞ্চলটোতে আধ্যাত্মিক ভাৱনা তথা ৰাষ্ট্ৰীয় একতাৰ গভীৰ অনুভৱ যোগাই তুলিছে। তদুপৰি চহৰখনৰ প্ৰধান অঞ্চলসমূহ ৰঙীন আলোকসজ্জাৰে সজাই তুলি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত দুয়োখন দেশে উমৈহতীয়াভাৱে সুবিধাজনক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰা বুলি সদৰি কৰিছে। আজি বিয়লি নতুন দিল্লীত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বিগত বৰ্ষৰ 13 ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিত উপনীত হোৱাৰ বাবে দুয়োখন দেশে আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁ লগতে কয় যে সেই সময়ৰ পৰা দুয়োখন দেশে পৰস্পৰক উপকৃত কৰিব পৰা বাণিজ্যিক চুক্তিত উপনীত হোৱাৰ উদ্দেশ্যে কেইবাবাৰো আলোচনাত মিলিত হৈছে। মুখপাত্ৰগৰাকীয়ে কয় যে বিগত বৰ্ষত ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাবাৰো টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল। ৰাষ্ট্ৰসংঘৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় গোট তথা সংস্থাৰ সদস্যপদ প্ৰত্যাহাৰ কৰাৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা ঘোষণা সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে বহুপাক্ষিকতাবাদৰ হকে মত প্ৰকাশ কৰে। আলোচনাৰ মাধ্যমেৰে তথা দেশসমূহৰ সহযোগিতাৰ জৰিয়তে আন্তৰ্জাতিক সমস্যাসমূহ সমাধান কৰাৰ হকে দেশে মত প্ৰকাশ কৰি আহিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ক্ষেত্ৰত কৰ বৃদ্ধি কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে শেহতীয়াকৈ উত্থাপন কৰা বিধেয়ক সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে নতুন দিল্লীয়ে এই সন্দৰ্ভত সকলো শেহতীয়া তথ্যৰ বুজ লৈ আছে। ভাৰতে সদায় আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিৱৰ্তনশীল বাতাবৰণ অনুসৰি পদক্ষেপ লয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন উৎসৰ পৰা ভাৰতে 140 কোটি জনসাধাৰণৰ প্ৰয়োজন পূৰ কৰি আহিছে। ছক্সগম উপত্যকা ভাৰতৰ অংশ বুলি উল্লেখ কৰি তেওঁ কয় যে 1963 চনত চীন আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত তথাকথিত সীমাৰ চুক্তিক ভাৰতে কেতিয়াও স্বীকৃতি দিয়া নাই। জম্মু কাশ্মীৰ আৰু লাডাখ দেশৰ অবিচ্ছেদ্য অংগ বুলি তেওঁ দোহাৰে। দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াৰ হকে দেশে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। টাইৱানৰ সমীপত চীনৰ সামৰিক বাহিনীৰ কুচকাৱাজ সন্দৰ্ভত তেওঁ কয় যে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতি দেশে নিবিড়ভাৱে নিৰীক্ষণ কৰিছে। বাংলাদেশৰ সংখ্যালঘু সন্দৰ্ভত শ্ৰীজয়ছৱালে কয় যে দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ বাসগৃহ তথা বাণিজ্যিক প্ৰতিষ্ঠানসমূহত দুৰ্বৃত্তই বাৰে বাৰে আক্ৰমণ চলাই থকা পৰিলক্ষিত হৈছে। এনেধৰণৰ সাম্প্ৰদায়িক আক্ৰমণৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰচাৰ ভাৰতীৰ ৱেবছ মঞ্চই সমগ্ৰ বিশ্বৰ প্ৰশংসা বুজলিবলৈ সক্ষম হোৱাৰ লগতে 5,000 কোটি টকা মূল্যৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ সুবিধা প্ৰদান কৰা বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ সুবিধাৰ্থে DD নিউজৰ ক্ৰিয়েটৰ্ছ কৰ্ণাৰ শীৰ্ষক এটা নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীবৈষ্ণৱে এইদৰে কয়। তেওঁ কয় যে প্ৰচাৰ ভাৰতীয়ে এই নতুন পদক্ষেপৰ জৰিয়তে সৃষ্টিশীল বিষয়সমূহক প্ৰচাৰ তথা প্ৰদৰ্শনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এই ক্ৰিয়েটৰৰ অৰ্থনীতিত সৈতে 1 কোটি যুবক যুবতী সংযোগ করার লক্ষ্য নির্ধারণ করেছে। শ্রীবৈষ্ণৱে কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে যোৱা 11টা বছৰত বিভিন্ন গুরুত্বপূর্ণ সংস্কারের সূচনা করেছে। তথ্য আর সম্প্রচার মন্ত্রালয় নতুন কার্যব্যবস্থার চলিত বছরতে সম্পূর্ণভাবে পুনর্গঠন করা হব বলে মন্ত্রীগুলো সদরি করে। তথ্য আর সম্প্রচার খণ্ডই দেশের প্রতিগী নাগরিকর জীবনত প্রভাব পেলা বলে উল্লেখ করে মন্ত্রীগুলো সাম্প্রতিক প্রযুক্তি প্রজন্ম আর কার্যপদ্ধতির সঙ্গে খাপ খুবই এই ক্ষেত্রে সংস্কার সাধন করা প্রয়োজনীয় বলে উল্লেখ করে। শ্রীবৈষ্ণৱে এই সংস্কারে নতুন কর্মসংস্থাপনের সুবিধা প্রদান করব বলেও আশা প্রকাশ করে। তথ্য আর সম্প্রচার রাজ্যমন্ত্রী ডক্টর এল মুরুগানেও এই পদক্ষেপর দূরদর্শনক অভিনন্দন জানায়। উল্লেখযোগ্য যে ক্রিয়েটর্স কর্নার অনুষ্ঠান সোমবার শুক্রবার সন্ধ্যা 7 বজাত DD নিউজ যোগে প্রচারিত হব। এই অনুষ্ঠানে কন্টেন্ট ক্রিয়েটরসকলক বিষয় সমূহ উপস্থাপনের এখন রাষ্ট্রীয় মঞ্চ প্রদান করব। রাষ্ট্রসংঘৰ অর্থনৈতিক আৰু সামাজিক পরিক্রমা বিভাগে খরচ আৰু ৰাজহুৱা বিনিয়োগৰ কাৰণে ভাৰতৰ অর্থনীতি চলিত বিত্তীয় বৰ্ষত 7.2% হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি এখন প্ৰতিবেদনত প্ৰকাশ কৰিছে। বিশ্ব অর্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা 2026 শীৰ্ষক প্ৰতিবেদনখনত ভাৰতে 2026-27 বিত্তীয় বৰ্ষত 6.6% আৰু 2027-28 বিত্তীয় বৰ্ষত 6.8% হাৰত বিকাশ লাভ কৰিব বুলিও পূৰ্বানুমান কৰা হৈছে। প্ৰতিবেদনখনত কোৱা হৈছে যে শেহতীয়া কৰ সংস্কাৰ আৰু মুদ্ৰা ব্যৱস্থাৰ সুচলতা এই ক্ষেত্ৰত সহায় আগবঢ়াব। বিভিন্ন কার্যসূচীরা আজি প্রবাসী ভারতীয় দিবস উদযাপন করা হয়। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকার ভারতলৈ উভতি অহা দিনটুক স্মরণ করে প্রতি বছরে 9 জানুয়ারীত এই দিবস উদযাপন করা হয়। সামাজিক মাধ্যমের একটা পোস্টত বিদেশ মন্ত্রালয়ে প্রবাসী ভারতীয় সকলে দেশের পরম্পরা ধারণা আর প্রমূল্য কড়িয়ায় বিভিন্ন দেশ মহাদেশ আর সংস্কৃতির সঙ্গে সমন্বয় সাধন করে উল্লেখ করেছে। পোস্টটোক ভারত আর বিশ্বর জীবন্ত সাকু বলে উল্লেখ করা হয়েছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে প্রবাসী ভারতীয় সকলক ভারতের সাংস্কৃতিক বলে অভিহিত করার বিষয়েও মন্ত্রালয়ে উল্লেখ করে। ভাষার গুরুত্ব কেবল দুজন ব্যক্তির মাজত যোগাযোগ স্থাপনতে নহয়, বরঞ্চ প্রজন্মর প্রজন্মলৈ সংস্কৃতি ঐতিহ্য আর পরম্পরার পরিবহন তথা সংরক্ষণত ইয়ার গুরুত্বপূর্ণ ভূমিকা আছে বলে উপরাষ্ট্রপতি CP রাধাকৃষ্ণনে প্রকাশ করেছে। নতুন দিল্লীত আজি তৃতীয় আন্তঃরাষ্ট্রীয় ভারতীয় ভাষা সম্মিলনত অংশগ্রহণ করে শ্রীরাধাকৃষ্ণনে এইদরে কয়, ভাষায় সামগ্রিকভাবে এখন সমাজের উমৈহতীয়া স্মৃতি কড়িয়ায় বলেও উল্লেখ করে। কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীর নেতৃত্বত ভাষায় ধ্রুপদী ভাষার মর্যাদা লাভ করেছে। উপরাষ্ট্রপতিগুলো আয়ুর্বেদলৈ মালয়ালম ভাষার অবদানের বিষয়েও উল্লেখ করে। অতীতের শিল আর গছর বাতত লিখার এটিয়ার ডিজিটাল স্ক্রীনলৈ ভাষায় মানব জাতির বিকাশত গুরুত্বপূর্ণ ভূমিকা গ্রহণ করেছে। ইসরায়েলের আক্রমণত গাজাত 13 লোক নিহত হয়েছে। ইসরায়েলের সামরিক বাহিনীয়ে প্রকাশ করা অনুসরি গাজা মহানগরীর চলা একটা বিফল আক্রমণের প্রত্যুত্তরত দক্ষিণ আর উত্তর গাজাত হামাসর উপর আক্রমণ চলা হয়। ইসরায়েল আর হামাসর মাজের যুদ্ধবিরতি সদ্যহতে চালুকিয়া পর্যায়তে আছে। গাজাত বন্দী হয়ে থাকা লোকসল উদ্ধার করবলে প্রচেষ্টা অব্যাহত রাখা হয়েছে। ইরানের নেতা আয়াতুল্লাহ আলী খামেনিয়ে আমেরিকার রাষ্ট্রপতি আমেরিকার ডোনাল্ড ট্রাম্পৰ হকে প্রতিবাদ সাব্যস্ত করা লোকসকলে ৰাজহুৱা সম্পত্তি ধ্বংস করা বলে অভিযোগ তুলিছে। ইরানের জনসাধারণে সমন্বয়ে সকল শত্রুক পরাভূত করব বলে উল্লেখ করে আমেরিকার রাষ্ট্রপতিগুলো প্রথমে নিজের দেশের সমস্যাসমূহ সমাধান করবল আহ্বান জানায়। ছত্তিশগড়ের দান্তেভাড়া জেলার 63 মাওবাদীয়ে আত্মসমর্পণ করেছে। ইয়ার ভিতর 37 বিরুদ্ধে 1,19,50,000 টাকার পুরস্কার ঘোষণা করা হয়েছিল। আরক্ষী অধীক্ষক গৌরব রায় প্রকাশ করা অনুসরি আত্মসমর্পণ করা মাওবাদী সকলের ভিতর 18 মহিলা। প্রতিরক্ষা মন্ত্রী রাজনাথ সিংয়ে উৎপাদনের দিকের দেশের প্রতিরক্ষা খণ্ড আত্মনির্ভরশীল হওয়ার দিকে অগ্রসর হয়েছে বলে প্রকাশ করেছে। বৈদেশিক পরিক্রমা মন্ত্রালয়ে আমেরিকা যুক্তরাষ্ট্র আর ভারতে উমৈহতীয়াভাবে সুবিধাজনক বাণিজ্যিক চুক্তির ক্ষেত্রে আগ্রহ প্রকাশ করা বলে সদরি করেছে। প্রসার ভারতীর ওয়েবস মঞ্চয় 5,000 কোটি টাকা মূল্যের আন্তঃরাষ্ট্রীয় ব্যবহার সুবিধা প্রদান করা বলে কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণবে প্রকাশ করেছে। আর রাষ্ট্রসংঘর অর্থনৈতিক আর সামাজিক পরিক্রমা বিভাগে ভারতের অর্থনীতি চলিত বিত্তীয় বর্ষত 7.2% হারত বৃদ্ধি হওয়ার সম্ভাবনা আছে বলে প্রকাশ করেছে। আমার এটিয়ার বাতরির ইমানতে অন্ত পড়ল।